২৬ নং ছবি পোহৰত খোজ কাঢ়া। যীশুক বিশ্বাস কৰাৰ পূৰ্বে এজন মানুহে আন্ধাৰত চলি থকাৰ দৰে চলি থাকে। তেওঁ উজুতি খায় আৰু সঘনাই পাপত পৰে, কাৰণ তেওঁ পোহৰৰ পৰিচালনাত নাই। যেতিয়া আমি প্ৰভু যীশুত ভৰসা কৰো, তেতিয়া আমি দিনৰ পোহৰত পোনপটীয়াকৈ চলো। যীশুৱে কৈছিল, মই জগতৰ পোহৰ, যদি কোনো মানুহ মোৰ অনুগামী হয় তেওঁ কেতিয়াও এন্ধাৰত নচলিব। তেওঁৰ পথত জীৱন যাপন কৰিবলৈ বিশ্বাসীসকলক শিকাবলৈ ঈশ্বৰে তেওঁৰ পবিত্ৰ আত্মাৰ বৰদান দিছে।